Pak Kakbay. Bagi pelusuk pemerintah Hormat. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী থকা দেশ আৰু গোলকীয় খাদ্য সুৰক্ষা তথা পৰিপুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ ভাৰত সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা চেন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণৰ উপস্থিতিত আজি কাজিৰঙাত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 5 আগষ্টৰ পৰা 10 আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিমৰলেষ্ট ভ্ৰমণ কৰিব আৰু পেৰিছ অলিম্পিকৰ অষ্টম দিনা আজি ভাৰতীয় এথলীটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকাচালনা আৰু গল্ফত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। শ্বুটিঙত ইতিমধ্যে মনোভাকৰ তৃতীয়টো পদকৰ বাবে মহিলাৰ 25 মিটাৰ পিষ্টল শিতানৰ ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পদক লাভত ব্যৰ্থ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী থকা দেশ আৰু দেশে গোলকীয় খাদ্য সুৰক্ষা তথা পৰিপুষ্টিৰ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বহু সংস্কাৰ সাধনেৰে চৰকাৰে কৃষিখণ্ডক সবল কৰি তোলাৰ জৰিয়তে কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত 32 সংখ্যক আন্তৰ্জাতিক কৃষি অৰ্থনীতিবিদ সমাৰোহত ভাষণ দি আজি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। কৃষিক চৰকাৰৰ অৰ্থনৈতিক নীতিৰ কেন্দ্ৰবিন্দু বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰত মিলেট, গাখীৰ, দাইল আৰু মছলাৰ বিশ্বৰ সৰ্ববৃহৎ উৎপাদনকাৰী দেশ। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ৰাসায়নিক দ্ৰব্য মুক্ত প্ৰাকৃতিক কৃষিত গুৰুত্ব দি আহিছে। শেহতীয়া কেন্দ্ৰীয় বাজেটত বহনক্ষম কৃষিত বিশেষ আলোকপাত কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে বিগত 10 বছৰত পৰিৱেশ অনুকূল 1900 নতুন প্ৰকাৰৰ শস্যৰ খেতি কৰাত কৃষকক উৎসাহিত কৰি আহিছে। তেওঁ কয় যে ভাৰতে কৃষিখণ্ডত ডিজিটীয় প্ৰযুক্তি ব্যৱহাৰ কৰিছে আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত দেশৰ 10 কোটি কৃষকৰ বেংক একাউণ্টলৈ পুঁজি হস্তান্তৰ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কৃষি গৱেষণা আৰু শিক্ষাৰ বলিষ্ঠ ব্যৱস্থাৰ কথা উনুকিয়াই দিয়ে। তেওঁ কয় যে দেশত বৰ্তমান কৃষি শিক্ষণৰ বাবে 500ৰো অধিক কৃষি মহাবিদ্যালয় আৰু 700ৰো অধিক কৃষি বিজ্ঞান কেন্দ্ৰ আছে। এই শিক্ষা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে কৃষকসকলে নতুন প্ৰযুক্তি সন্দৰ্ভত তথ্যৰ যোগান ধৰা হয় বুলি মোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিগত 10 বছৰত 90 লাখ হেক্টৰ কৃষিভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছে। কৃষিভূমিৰ ডিজিটীয়কৰণ অভিযানত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে কৃষকক তেওঁলোকৰ কৃষিভূমিৰ বিপৰীতে একোটা ডিজিটেল পৰিচয় চিহ্ন দিয়া হ'ব আৰু কৃষি কাৰ্যত ড্ৰোন ব্যৱহাৰক উৎসাহিত কৰাৰ বাবে ড্ৰোন দিদীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীমোদীয়ে দৃঢ়তাৰে কয় যে চৰকাৰৰ এই ব্যৱস্থাসমূহে কেৱল ভাৰতৰ কৃষকসকলকে লাভান্বিত নকৰে বৰং বিশ্বৰ খাদ্য সুৰক্ষাকো শক্তিশালী কৰি তুলিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি এই আন্তৰ্জাতিক সমাৰোহত প্ৰায় 75খন দেশৰ 1000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। এইবাৰৰ সমাৰোহৰ বিষয়বস্তু হৈছে বহনক্ষম কৃষি খাদ্য ব্যৱস্থাৰ ৰূপান্তৰকৰণ। এই সমাৰোহত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ কৃষি বিকাশৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক হৈছে। শ্ৰীচৌহানে কৃষি কাৰ্যত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগৰ কুফলত আলোকপাত কৰি কয় যে ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ উৰ্বৰতা হ্ৰাস কৰি আনে, সেয়ে ভাৰতে বৰ্তমান প্ৰাকৃতিক কৃষিত গুৰুত্ব দিয়া বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা চেন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণৰ উপস্থিতিত আজি কাজিৰঙাত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল সূতাৰূপে প্ৰতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। উদ্যোগটোৱে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰ বিকাশৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক উন্নয়ন ক্ষিপ্ৰ কৰি তুলিব। মুঠ 27,000 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্ধাৰণৰ বাবে 18 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰকল্পটো সম্পূৰ্ণ হলে 27,000 কৰ্মসংস্থান সৃষ্টি হ'ব। দৈনিক 48 মিলিয়ন চিপ উৎপাদনৰ সামৰ্থ্য থকা এই প্ৰকল্প ৰাজ্যত প্ৰযুক্তিগত প্ৰগতিৰ দিশত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 5 আগষ্টৰ পৰা 10 আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিমৰলেষ্ট ভ্ৰমণ কৰিব। এয়া হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিমৰলেষ্ট ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সিছ নীতিৰ ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফিজিত উপস্থিত হৈ ৰাষ্ট্ৰপতি কেটনিৱেৰে আৰু প্ৰধানমন্ত্ৰী চিটিৱেনী ৰেবুকাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতিয়ে ফিজি সংসদত ভাষণ দিয়াৰ লগতে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতিয়ে 8 আগষ্টত নিউজিলেণ্ডত উপস্থিত হ'ব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে গৱৰ্ণৰ জেনেৰেল চিণ্ডি ক্ৰিঅ' আৰু প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাৰ্ছনৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁ ৱেলিংটনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দিব আৰু অকলেণ্ডত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মু এই ত্ৰিদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত 10 আগষ্টত টিমৰ লিষ্টত উপস্থিত হ'ব আৰু দেশখনৰ ৰাষ্ট্ৰপতি জোছে ৰামছ হোটাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। টিমৰৰ প্ৰধানমন্ত্ৰী কে ৰালা জেনানা গোচমনো ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব। সৰ্বোচ্চ ন্যায়ালয়ে আয়োজন কৰা বিশেষ লোক আদালতৰ আজি অন্তিম দিন। জনসাধাৰণক সৰল আৰু খৰতকীয়াকৈ ন্যায় প্ৰদানৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে। লোক আদালতে খৰতকীয়াকৈ সুলভ আৰু ফলপ্ৰসূ ন্যায় প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে এইবাৰৰ লোক আদালতৰ জৰিয়তে 1000তকৈও অধিক গোচৰ নিষ্পত্তি কৰা হয়। এই আদালতৰ জৰিয়তে দেৱানী, ভূমি অধিগ্ৰহণ আৰু বিবাহ সংক্ৰান্তীয় গোচৰসমূহ বিশেষকৈ নিষ্পত্তি কৰা হয়। মধ্যস্থতাৰ জৰিয়তে সমাধান কৰাটো ভাৰতীয় সংস্কৃতিৰ এটা পৰম্পৰা বুলিও শ্ৰীমেঘৱালে কয়। বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যা, বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ নদকীয়া দাবী সন্দৰ্ভত হেঁচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলনৰ ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাৱ প্ৰতিৰোধী ছাত্ৰ আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ জৰিয়তে কালিৰ কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে। সমন্বয়ক দুগৰাকীয়ে দেশৰ জনসাধাৰণক এই অসহযোগ আন্দোলন সফল কৰি তোলাৰ বাবে আহান জনাইছে। প্ৰায় দুসপ্তাহৰ পাছত কালি দেশখনৰ বিভিন্ন অঞ্চলত পুনৰ হিংসাম্মক পৰিস্থিতিৰ উদ্ভৱ হয় আৰু 2 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ভালেমান লোক আঘাতপ্ৰাপ্ত হয়। ঢাকা, চিলেট, খুলনা, নোৱাখালী আৰু চিটাগঙত কালি শাসনাধিষ্ঠিত আওয়ামী লীগৰ দলীয় কৰ্মকৰ্তা, সুৰক্ষা সংস্থাৰ জোৱান আৰু আন্দোলনকাৰীসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ইপিনে যোৱা মাহত সংৰক্ষণ আন্দোলনৰ বাতৰি সংগ্ৰহৰ সময়ত 2গৰাকী সাংবাদিকৰ হত্যাৰ ঘটনাৰ ন্যায় দাবী কৰি সাংবাদিকসকলে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে। আওয়ামী লীগৰ পথ পৰিবহন মন্ত্ৰী তথা সাধাৰণ সম্পাদক ওবেইদুল কাদিৰে কালি সন্ধিয়া ঢাকাত এখন সংবাদমেলত সুৰক্ষা সংস্থাসমূহক ছাত্ৰসকলক নিৰ্যাতন আৰু আটক নকৰিবলৈ নিৰ্দেশ দিয়া বুলি জনায়। পেৰিছ অলিম্পিকৰ অষ্টম দিনা আজি ভাৰতীয় এথলীটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গল্ফত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। শ্বুটিঙত মনু ভাকৰ ইতিমধ্যে তৃতীয়টো পদকৰ বাবে মহিলাৰ 25 মিটাৰ পিষ্টল শিতানৰ ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পদক লাভত তেওঁ ব্যৰ্থ হয়। আজি তেওঁ চতুৰ্থ স্থান লাভ কৰে। ভাকৰে ইতিমধ্যে মহিলাৰ 10 মিটাৰ পিষ্টল আৰু 10 মিটাৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰিছে। আৰ্চাৰীত দিনৰ 1:52 দীপিকা কুমাৰী জাৰ্মানীৰ মিচেল ক্ৰিপেনৰ সন্মুখীন হোৱাৰ বিপৰীতে ভজন কৌৰ ইণ্ডোনেছিয়াৰ ডায়ান্দা ফ্লৰিনিছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিশান দিবে নিশা 12:18 হ'বলগীয়া বক্সিঙৰ পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। নিশান্ত এই খেলত জয়ী হলে এইবাৰৰ অলিম্পিকত ভাৰতৰ বাবে আৰু এটা পদক নিশ্চিত হ'ব। নিশা 12:30 শ্বুটিঙৰ মহিলাৰ স্কেট শিতানৰ কোৱালিফিকেশ্যন ৰাউণ্ডত ৰেজা ধীৰণ আৰু মহেশ্বৰী চৌহান অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ স্কেট শিতানত অনন্তজিত সিঙে কোৱালিফিকেশ্যন ৰাউণ্ডৰ খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গল্ফত শুভংকৰ শৰ্মা আৰু গগনজিৎ ভল্লাৰ তৃতীয় ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব। একেদৰে মিথুৰা কুমানন আৰু বিষ্ণু সৰভনানে ক্ৰমে মহিলা আৰু পুৰুষৰ নৌকা চালনাৰ দিগিং শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি স্থিতি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী থকা দেশ আৰু গোলকীয় খাদ্য সুৰক্ষা তথা পৰিপুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ ভাৰত সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা চন্দ্ৰৰ অধ্যক্ষ নটৰঞ্জন চন্দ্ৰশেখৰণৰ উপস্থিতিত আজি জাগিৰোডত অসমৰ প্ৰথমটো চেমি কণ্ডাক্টৰ প্ৰকল্প কেন্দ্ৰৰ ভূমিপূজন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 5 আগষ্টৰ পৰা 10 আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিমৰ লিষ্ট ভ্ৰমণ কৰিব। আৰু পেৰিছ অলিম্পিকৰ অষ্টম দিনা আজি শ্বুটিঙত মনু ভাকৰ তৃতীয়টো পদকৰ বাবে 25 মিটাৰ পিষ্টল শিতানৰ ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পদক লাভত তেওঁ ব্যৰ্থ হয়।